বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মিছন মৌচুমৰ শুভাৰম্ভ কৰিব। ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমন ষণমুগাৰত্নম আজি পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। ওড়িশা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা 34 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কাইলৈ হ'বলগীয়া UGC নেট ডিচেম্বৰ 2024 পৰীক্ষা বাতিল কৰিছে আৰু ভাৰতে এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত খো খো বিশ্বকাপ প্ৰতিযোগিতাত বিজয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মিছন মৌচুমৰ শুভাৰম্ভ কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ 105 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ সময়ত ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰীয়ে এই অভিযান আৰম্ভ কৰিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি মিছন মৌচুমে অত্যাধুনিক বতৰ নিৰীক্ষণ প্ৰযুক্তি আৰু ব্যৱস্থা বিকশিত কৰিব। এই পদক্ষেপৰ দ্বাৰা উচ্চ প্ৰাবল্যৰ বায়ুমণ্ডলীয় পৰ্যবেক্ষণ, পৰৱৰ্তী পৰ্যায়ৰ ৰাডাৰ আৰু উপগ্ৰহ আৰু উচ্চ ক্ষমতাসম্পন্ন কম্পিউটাৰ সন্নিৱিষ্ট কৰা হ'ব। ইয়াৰ উপৰিও এই অভিযানে বতৰ আৰু জলবায়ুৰ বিষয়ে জনাৰ ব্যৱস্থা উন্নত কৰা আৰু বায়ুৰ গুণাগুণ তথ্য প্ৰদান কৰোঁতেও গুৰুত্ব দিব, যাৰ দ্বাৰা দীৰ্ঘম্যাদী বতৰ ব্যৱস্থাপনা আৰু কৌশল প্ৰস্তুত কৰাত সহায়ক হ'ব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে বতৰৰ স্থিতিস্থাপকতা আৰু জলবায়ু পৰিৱৰ্তনৰ অভিযোজনাৰ বাবে IMD ভিজন 2047 প্ৰকাশ কৰিব। ইয়াত বতৰৰ পূৰ্বাভাস, বতৰ ব্যৱস্থাপনা, জলবায়ু পৰিৱৰ্তন প্ৰশমনৰ পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে। বিগত 150 বছৰত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ কৃতিত্ব প্ৰদৰ্শনৰ বাবে ধাৰাবাহিকভাৱে অনুষ্ঠান কাৰ্যসূচী আৰু কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই উদযাপনত জলবায়ুৰ স্থিতিস্থাপকতা, বতৰ আৰু জলবায়ুৰ ক্ষেত্ৰত IMDৰ ভূমিকা আৰু অৱদানৰ সন্দৰ্ভত আলোকপাত কৰা হ'ব। ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমন ষণমুগাৰত্নম আজি পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। তেওঁৰ লগতে মন্ত্ৰী, সাংসদ আৰু বিষয়াকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব। ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰূপে এয়া হৈছে শ্ৰী ষণমুগাৰত্নমৰ প্ৰথমটো ভাৰত ভ্ৰমণ। এই ভ্ৰমণকালত তেওঁ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ লগতে অহা 17 আৰু 18 জানুৱাৰীত ওড়িশা ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ সন্মানাৰ্থে এখন ভোজমেলৰো আয়োজন কৰিছে। উল্লেখযোগ্য যে বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ বাবে ভাৰত আৰু ছিংগাপুৰৰ ব্যাপক সহযোগিতা আছে। ৰাষ্ট্ৰপতি থাৰমনৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু ছিংগাপুৰৰ মাজৰ 60 বছৰীয়া কূটনৈতিক সম্পৰ্কৰ জয়ন্তীও উদযাপন কৰা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জোছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্ৰিদত এটা আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে ডঃ জয়শংকৰে জনায় যে বৈঠকত বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, নগৰ উন্নয়ন, ৰেলৱে আদিকে ধৰি বিভিন্ন দ্বিপাক্ষিক অংশীদাৰিত্বৰ সন্দৰ্ভত আলোচনা কৰা হৈছিল। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ সম্পৰ্ক উন্নত কৰাৰ বাবে স্পেইনৰ ভূমিকাক ভাৰতে শলাগ লৈছে। ডঃ জয়শংকৰে উল্লেখ কৰে যে দুয়োখন দেশে ক্ৰীড়া আৰু বহনক্ষম নগৰ উন্নয়নৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰে। এই বছৰটোৰ ভিতৰত ভাৰত আৰু স্পেইনৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ'ব বুলি বিদেশ মন্ত্ৰী ডঃ জয়শংকৰে প্ৰকাশ কৰে। ওড়িশা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা 34 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালক বছৰি 5 লাখ টকাৰ স্বাস্থ্য সুবিধা প্ৰদান কৰা হ'ব। ওড়িশা চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণ আৰু স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগে নতুন দিল্লীত কালি এই সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই এই আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত এতিয়ালৈ 8 কোটিতকৈ অধিক লোকক স্বাস্থ্যসেৱা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে এই আঁচনিয়ে আগবঢ়োৱা স্বাস্থ্য সুবিধাৰ ফলত দেশৰ দূৰণিবতীয়া আৰু ভিতৰুৱা অঞ্চলসমূহতো স্বাস্থ্যসেৱা যথেষ্ট উন্নত হৈছে বুলি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি ৰূপায়ণ হোৱাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে এই আঁচনিয়ে কম খৰচত উচ্চ মানৰ স্বাস্থ্যসেৱা সুনিশ্চিত কৰিব। তেওঁ লগতে এই আঁচনিৰ দ্বাৰা ৰাজ্যখনৰ জনসাধাৰণ, বিশেষকৈ নাৰী শক্তি আৰু বয়োজ্যেষ্ঠ লোকসকল লাভান্বিত হ'ব বুলি প্ৰকাশ কৰে।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ বিভিন্ন প্ৰান্তত আজি খেতি চপোৱাৰ উৎসৱ মকৰ সংক্ৰান্তি উদযাপন কৰা হৈছে। মকৰ সংক্ৰান্তিয়ে শীতৰ অন্ত পৰা আৰু দীঘলীয়া দিনৰ শুভাৰম্ভণিৰ সূচনা কৰে। এই উৎসৱক দেশৰ বিভিন্ন অংশত বিভিন্ন নামেৰে জনা যায়। এই উৎসৱ অসমত ভোগালী বিহু, তামিলনাডুত পংগল, গুজৰাটত উত্তৰায়ণ আৰু পশ্চিমবংগত পৌষ সংক্ৰান্তি হিচাপে উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কাইলৈ হ'বলগীয়া ইউ জি চি নেট ডিচেম্বৰ 2024 পৰীক্ষা বাতিল কৰিছে। এটা বিবৃতিযোগে সংস্থাটোৱে কয় যে 15 জানুৱাৰীত পাংগাল, মকৰ সংক্ৰান্তি আৰু অন্যান্য উৎসৱৰ বাবে ইউ জি চি নেট পৰীক্ষা পিছুৱাবৰ বাবে অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা বাতিল কৰা হৈছে। এই পৰীক্ষাৰ বাবে পৰৱৰ্তী দিনৰ ঘোষণা পিছত কৰা হ'ব। সংস্থাটোৱে জনোৱা অনুসৰি 16 জানুৱাৰীৰ পৰীক্ষা পূৰ্বৰ সূচীৰ দৰেই অনুষ্ঠিত কৰা হ'ব। স্থলসেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে দেশৰ উত্তৰ সীমান্তৰ পৰিস্থিতি সুস্থিৰ হৈ আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সেনাবাহিনীৰ বাৰ্ষিক সংবাদ সন্মিলনত অংশগ্ৰহণ কৰি জেনেৰেল দ্বিবেদীয়ে দৃঢ়তাৰে কয় যে দেশৰ উত্তৰ সীমান্ত সদায় সংবেদনশীল যদিও সেনাবাহিনী যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে সদায় প্ৰস্তুত। সীমান্ত অঞ্চলত শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলাটো সেনাবাহিনীৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি সেনাপ্ৰধানগৰাকীয়ে কয় যে পূব লাডাখ খণ্ডৰ বিবদমান ডেমচক আৰু দেপচাং অঞ্চলত থকা মতানৈক্য আঁতৰ কৰা হৈছে। সেনাবাহিনীয়ে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওপৰত সদায় চকু ৰাখিছে বুলিও জেনেৰেল দ্বিবেদীয়ে প্ৰকাশ কৰে। মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি সেনাধ্যক্ষগৰাকীয়ে কয় যে বিভিন্ন বাহিনীৰ মাজত সুসমন্বয় আৰু চৰকাৰৰ আগতীয়া হস্তক্ষেপৰ বাবে ৰাজ্যখনৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। মণিপুৰত বহু ঘটনাৰ প্ৰতিক্ৰিয়া ৰূপত সংঘটিত ঘটনাৰ প্ৰতি চকু ৰাখিব লাগিব আৰু ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে সেনাবাহিনীয়ে কাম কৰি যাব লাগিব। বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি সেনাপ্ৰধানগৰাকীয়ে কয় যে বাংলাদেশ ভাৰতৰ বাবে কূটনৈতিক কাৰণত অতি গুৰুত্বপূৰ্ণ আৰু সেয়েহে দুয়োখন দেশৰ মাজৰ বৈৰীভাৱ কোনো এখন দেশৰ বাবে অনুকূল নহয়। জম্মু কাশ্মীৰ প্ৰসংগত উল্লেখ কৰি জেনেৰেল দ্বিবেদীয়ে কয় যে ৰাজ্যখনৰ পৰিস্থিতি বৰ্তমান সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আহিছে আৰু ৰাজ্যখন বৰ্তমান সন্ত্ৰাসবাদীৰ বিচৰণভূমিৰ পৰা পৰ্যটকৰ বিচৰণভূমিলৈ পৰিৱৰ্তিত হৈছে। যোৱা বছৰ সেনাবাহিনীৰ হাতত নিহত সন্ত্ৰাসবাদীসকলৰ 60% পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদী আছিল বুলি উল্লেখ কৰি জেনেৰেল দ্বিবেদীয়ে পাকিস্তানক সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু বুলি অভিহিত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ভয়ংকৰ বনজুইৰ কবলত পৰি মৃত্যু হোৱা লোকৰ সংখ্যা 24 বৃদ্ধি পাইছে। ভূমি, সা সম্পত্তি, কৃষিখণ্ড, আন্তঃগাঁথনি আৰু স্থানান্তৰিত হ'বলগীয়া লোকসকলৰ স্বাস্থ্যসেৱা ব্যয় সামৰি এই বনজুইৰ ফলত হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ 13,500 পৰা 15,000 কোটি ডলাৰ হ'ব বুলি অনুমান কৰা হৈছে। সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰা অনুসৰি ক্ষয়ক্ষতিৰ পৰিমাণলৈ লক্ষ্য ৰাখি আমেৰিকাত শীঘ্ৰে বীমাৰ ধন আদায় দিয়াৰ ক্ষেত্ৰত বীমা কোম্পানীসমূহ সংকটৰ সন্মুখীন হ'ব। লছ এঞ্জেলছত এতিয়াও 3 কোৰা বনজুই জ্বলি আছে আৰু ইয়াৰে সৰ্ববৃহৎ পেলিচেটছ বনজুই এতিয়ালৈকে মাথো 13% নিৰ্বাপিত কৰিব পৰা গৈছে। ভাৰতে এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত খো খো বিশ্বকাপ প্ৰতিযোগিতাত বিজয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত গ্ৰুপ এৰ প্ৰথমখন খেলত ভাৰতে নেপালক 42-37 ফলাফলত পৰাস্ত কৰে। ভাৰতৰ আদিত্য গণপুলে শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। এই প্ৰতিযোগিতাত 20খনতকৈও অধিক দেশৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে। খো খো বিশ্বকাপৰ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ 17 জানুৱাৰীত অনুষ্ঠিত হ'ব। ছেমি ফাইনেল 18 জানুৱাৰীত আৰু চূড়ান্ত খেলখন অহা 19 জানুৱাৰীত অনুষ্ঠিত কৰা হ'ব। নতুন দিল্লীৰ যাদৱ ইণ্ডৰ হলত আজি ইণ্ডিয়ান অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অলিম্পিক পদক বিজয়ী খেলুৱৈৰ লগতে ভাৰতৰ 37গৰাকী খেলুৱৈসহ 200তকৈও অধিক খেলুৱৈয়ে ভাগ লৈছে। আজি ৰাউণ্ড অফ 32ৰ খেলসমূহ আৰম্ভ হ'ব। যোৱা বছৰ পেৰিছ অলিম্পিকৰ পাছত দীঘলীয়া সময়ৰ বিৰতিৰ অন্তত পি ভি সিন্ধুৱে এই প্ৰতিযোগিতাত ভাগ ল'ব। সিন্ধুৱে মহিলাৰ ছিংগলছৰ ৰাউণ্ড অফ 32ৰ এখন খেলত আজি টাইৱানৰ শ্বুং শ্বুঅ' য়াঙৰ মুখামুখি হ'ব। ভাৰতৰ সতীশ কৰুণাকৰণ আৰু আদ্যা ভেৰিয়াথৰ যুটীয়ে ফ্ৰান্সৰ থম গিক কুৱেল আৰু ডেলফিন ডেলুৰ বিৰুদ্ধে খেলিব। ভাৰতৰ ছেট্ৰিক চাইৰাছ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্ৰীৰ যুটীটোৱে মালয়েছিয়াৰ টি কাই উং আৰু মেন ৱে চুঙৰ বিৰুদ্ধে খেলিব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মিছন মৌচুমৰ শুভাৰম্ভ কৰিব। ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমন ষণমুগাৰত্নম আজি 5-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। ওড়িশা আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি ৰূপায়ণ কৰা 34 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কাইলৈ হ'বলগীয়া ইউ জি চি নেট ডিচেম্বৰ 2024 পৰীক্ষা বাতিল কৰিছে আৰু ভাৰতে এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত খো খো বিশ্বকাপ প্ৰতিযোগিতাত বিজয়েৰে নিজৰ অভিযান আৰম্ভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55